আদিপুস্তক 11 অধ্যায় বাবিলত ভাষাভেদ। সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল। পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চীনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে। তেওঁলোকে এজনে আনজনক ক'লে, "ব'লা, আমি ইটা সাজি ভালকৈ জুৰিত পুৰো হওক।" এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে আঠা মাটিৰ সলনি আলকতাৰাৰ প্ৰলেপ ল'লে। তেওঁলোকে ক'লে, "আহা, আমি নিজৰ কাৰণে এখন নগৰ নিৰ্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভৰ নিৰ্মাণ কৰোঁ হওক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁ হওক, নহ'লে আমি গোটেই পৃথিৱীতে হিঁচৰিত হৈ পৰিম।" আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভৰ নিৰ্মাণ কৰিছিল তাক চাবলৈ জিহুৱাৰ নামি আহিল। জিহুৱাই কৈছিল, "সেই লোকসকল এক জাতিৰ লোক আৰু সেইসকলৰ ভাষাও এক। এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ'ব। গতিকে আহা আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্ৰান্তিৰ সৃষ্টি কৰোঁ হওক, যাতে তেওঁলোকে এজনে আনজনৰ কথা বুজিব নোৱাৰে।" এইদৰে জিহুৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে হিঁচৰিত কৰিলে। তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে। এইবাবে সেই ঠাইৰ নাম বাবিল ৰখা হ'ল, কিয়নো সেই ঠাইতে জিহুৱাই গোটেই পৃথিৱীৰ ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই জিহুৱাই তেওঁলোকক পৃথিৱীত হিঁচৰিত কৰিলে। ছেমৰ বংশৰ বিৱৰণ। ছেমৰ বংশৰ বিৱৰণ এই, জলপ্লাৱনৰ দুবছৰ পাছত যেতিয়া ছেমৰ বয়স 100 বছৰ তেতিয়া তেওঁ পুত্ৰ অফকৰ্ছত জন্মিল। অফকৰ্ছৰ জন্মৰ পাছত ছেম আৰু 500 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ আৰু পুত্ৰ কন্যা জন্মিল। অফকৰ্ছৰ 25 বছৰ বয়সত তেওঁ পুত্ৰ ছেলহ জন্মিল। ছেলহৰ জন্মৰ পাছত অফকৰ্ছৰ আৰু 403 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ আৰু পুত্ৰ কন্যা জন্মিল। ছেলহৰ 30 বছৰ বয়সত তেওঁ পুত্ৰ এবৰ জন্মিল। এবৰৰ জন্মৰ পাছত ছেলহ পুনৰ 403 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ আন আন পুত্ৰ কন্যা জন্মিল। এবৰৰ 34 বছৰ বয়সত তেওঁ পুত্ৰ পেলগ জন্মিল। পেলগৰ জন্মৰ পাছত এবৰ পুনৰ 430 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্ৰ কন্যাসকল জন্মিল। পেলগৰ 30 বছৰ বয়সত তেওঁৰ পুত্ৰ ৰিউ জন্মিল। ৰিউৰ জন্মৰ পাছত পেলগ পুনৰ 209 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্ৰ আৰু কন্যাসকল জন্মিল। ৰিউৰ 30 বছৰ বয়সত তেওঁ পুত্ৰ স্বৰূগ জন্মিল। স্বৰূগৰ জন্মৰ পাছত ৰিউক পুনৰ 207 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্ৰ আৰু কন্যাসকল জন্মিল। স্বৰূগৰ 30 বছৰ বয়সত তেওঁৰ পুত্ৰ নাহুৰ জন্মিল। নাহুৰৰ জন্মৰ পাছত স্বৰূগ আৰু 200 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ আৰু পুত্ৰ কন্যা জন্মিল। নাহুৰৰ 29 বছৰ বয়সত তেওঁৰ পুত্ৰ তেৰহ জন্মিল। তেৰহৰ জন্মৰ পাছত নাহুৰৰ পুনৰ 119 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্ৰ আৰু কন্যাসকল জন্মিল। তেৰহৰ 17 বছৰ বয়সৰ পাছত তেওঁ পুত্ৰ অব্ৰাম, নাহুৰ আৰু হাৰণ জন্মিল। তেৰহৰ বংশ বিৱৰণ। তেৰহৰ বংশৰ বিৱৰণ এই, তেৰহৰ সন্তানসকল আছিল অব্ৰাম, নাহুৰ আৰু হাৰণ। হাৰণৰ সন্তানৰ নাম আছিল লুত। পিতৃ তেৰ জীয়াই থাকোঁতেই জন্মস্থান কলদিয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল। অব্ৰাম আৰু নাহুৰ এই দুইজনী বিয়া কৰিছিল। অব্ৰামৰ ভাইজাৰ নাম আছিল চাৰি আৰু নাহুৰ ভাইজাৰ নাম আছিল মিল্কা। তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিল্কা আৰু জিস্কাৰ পিতৃ আছিল, কিন্তু চাৰি বন্ধা আছিল। তেওঁৰ কোনো সন্তান নাছিল। তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্ৰ তেওঁ নাতিয়েক লুত অব্ৰামৰ ভাইজ্যা তেওঁ বোৱাৰীয়েক চাৰিক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলডিয়াসকলৰ ওৰ নগৰ পৰা ওলাই গ'ল। কিন্তু তেওঁলোকে হাৰণ নগৰ পৰ্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে। 205 বছৰ বয়সত তেৰহৰ হাৰণতে মৃত্যু হ'ল।